Iya, akah bani. বাতৰি পঢ়িছো নিৰ্মালী শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশত পেট্ৰল ডিজেল ৰন্ধন গেছ আৰু পি এন জিৰ যোগান স্বাভাৱিক হৈ আছে বুলি প্ৰকাশ কৰিছে। অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি বিয়লি 5 বজাত সামৰণি পৰে। শ্ৰীলংকাৰ বিভিন্ন কাৰাগাৰৰ পৰা মুকলি হোৱা 30 গৰাকী ভাৰতীয় মাছমৰীয়া আজি বিমানেৰে চেন্নাইত উপস্থিত হয়। মণিপুৰৰ গৃহ বিভাগে ৰাজ্যখনত মোবাইল ডাটা আৰু ইণ্টাৰনেট সেৱা 3 দিনৰ বাবে বন্ধ ঘোষণা কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীৰ বৰ্ষাপাৰত হ'বলগীয়া ৰাজস্থান ৰয়েলছ আৰু মুম্বাই ইণ্ডিয়ানছৰ খেলখনত বৰষুণৰ বাবে কিছু বিলম্ব ঘটিছে। কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশত পেট্ৰল ডিজেল ৰন্ধন গেছ আৰু পি এন জিৰ যোগান স্বাভাৱিক হৈ আছে বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি পশ্চিম এছিয়াৰ ঘটনাক্ৰম সন্দৰ্ভত আন্তঃমন্ত্ৰালয় পৰ্যায়ৰ সংবাদমেলত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই কয় যে ৰন্ধন গেছৰ কোনো বিতৰক প্ৰতিষ্ঠানৰ ওচৰত গেছৰ নাটনিৰ খবৰ পোৱা হোৱা নাই। তেওঁ কয় যে সকলো পেট্ৰল পাম্পৰ কাম কাজ স্বাভাৱিকভাৱে চলি আছে আৰু কোনো ঠাইতে পেট্ৰল ডিজেলৰ নাটনি হোৱা নাই। শ্ৰীমতী শৰ্মাই কয় যে ৰন্ধন গেছৰ চিলিণ্ডাৰ প্ৰদানৰ কামো সুচাৰুৰূপে চলি আছে আৰু অনলাইন যোগে ৰন্ধন গেছৰ বুকিং প্ৰায় 96% বৃদ্ধি পাইছে। বাণিজ্যিক ৰন্ধন গেছৰ আবণ্টন পশ্চিম এছিয়াৰ সংঘৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বৰ প্ৰায় 70% বৃদ্ধি পোৱা বুলি তেওঁ মন্তব্য কৰে। যুটীয়া সচিবগৰাকীয়ে কয় যে 5 কিলোগ্ৰাম ওজনৰ চিলিণ্ডাৰৰ বিক্ৰী বৃদ্ধিৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰা হৈছে আৰু ফেব্ৰুৱাৰীত এনে চিলিণ্ডাৰৰ দৈনিক গড় বিক্ৰী প্ৰায় 77,000 আছিল আৰু সম্প্ৰতি এই পৰিমাণ 1 লাখলৈ বৃদ্ধি পাইছে। তেওঁ কয় যে 23 মাৰ্চৰ পৰা 5 কিলোগ্ৰাম ওজনৰ প্ৰায় 7,80,000 মুক্ত বাণিজ্য ৰন্ধন গেছ চিলিণ্ডাৰ বিক্ৰী কৰা হৈছে। সংবাদমেলত বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব মুকেশ মংগলে কয় যে পশ্চিম এছিয়াৰ অঞ্চলত থকা ভাৰতীয় নাৱিকসকলক নিৰাপদে আছে আৰু বিগত 24 ঘণ্টাত ভাৰতীয় ধ্বজা বহনকাৰীৰ কোনো জাহাজ অপ্ৰীতিকৰ ঘটনাৰ সন্মুখীন হোৱা নাই। তেওঁ কয় যে সম্প্ৰতি পশ্চিম পাৰস্য উপসাগৰীয় অঞ্চলত 16খন ভাৰতীয় ধ্বজাবাহী বহনকাৰী জাহাজ আৰু 433 গৰাকী নাৱিক আছে। জাহাজ চলাচল সঞ্চালকালয়ে জাহাজৰ স্বত্বাধিকাৰী RPSL সংস্থা আৰু ভাৰতীয় মিছনসমূহৰ সহযোগত পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে বুলি তেওঁ মন্তব্য কৰে। অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি বিয়লি 5 বজাত সামৰণি পৰে। ইয়াৰ লগে লগে ৰাজ্যখনত ছাইলেন্স পিৰিয়ড অৰ্থাৎ 1951 চনৰ জনপ্ৰতিনিধিত্ব আইনৰ 126 নম্বৰ ধাৰা অনুসৰি ভোটগ্ৰহণ শেষ হোৱাৰ 48 ঘণ্টা পূৰ্বৰ সময়ছোৱাত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই সময়ছোৱাত ৰাজহুৱা সভা, শোভাযাত্ৰা, বৈদ্যুতিক মাধ্যম অথবা সামাজিক মাধ্যমৰ জৰিয়তে কৰা প্ৰচাৰকে ধৰি সকলো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ থাকিব। নিৰ্বাচন আয়োগে ইলেক্ট্ৰনিক মাধ্যমত মতামত, সমীক্ষা আৰু জৰীপৰ ফলাফলকে ধৰি নিৰ্বাচন সম্পৰ্কীয় বিষয়বস্তু প্ৰদৰ্শন কৰাটো বাধা আৰোপ কৰিছে। এই সময়ছোৱাত SMS, ফোন কল অথবা সামাজিক মাধ্যমৰ জৰিয়তে ভোট বিচৰা কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অহা 9 এপ্ৰিলত ৰাজ্যখনৰ 126টা বিধানসভা সমষ্টিৰ বাবে এটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। এইবাৰৰ নিৰ্বাচনত মুঠ 722 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ ভিতৰত 663 গৰাকী পুৰুষ আৰু 59 গৰাকী মহিলা। প্ৰশাসনে ভোটগ্ৰহণ মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছে আৰু যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। শ্ৰীলংকাৰ বিভিন্ন কাৰাগাৰৰ পৰা মুকলি হোৱা 30 গৰাকী ভাৰতীয় মাছমৰীয়া আজি বিমানেৰে চেন্নাইত উপস্থিত হয়। ৰামেশ্বৰম আৰু কৰাইকলত এই মাছমৰীয়াকেইজনে পম্বনৰ সমীপত মাছ ধৰি থাকোঁতে শ্ৰীলংকাৰ নৌসেনা বাহিনীয়ে আন্তঃৰাষ্ট্ৰীয় জলসীমাত প্ৰৱেশ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। পাছত আদালতে তেওঁলোকক কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। কূটনৈতিক মাধ্যমেৰে চলোৱা প্ৰচেষ্টাৰ অন্তত তেওঁলোকক ভাৰতীয় কৰ্তৃপক্ষৰ হাতত গতাই দিয়া হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি ছেইণ্ট কিটছ এণ্ড নেভিছৰ বিদেশ মন্ত্ৰী ডঃ ডেভিলছ এল ডগলছক সাক্ষাৎ কৰিব। ডঃ জয়শংকৰে সামাজিক মাধ্যমযোগে কয় যে দুয়োগৰাকী নেতাই উন্নয়নমূলক প্ৰকল্প, স্বাস্থ্য সহযোগিতা, ডিজিটেল সামৰ্থ্য আৰু দুৰ্যোগ সঁহাৰি বিষয় লৈ আলোচনা কৰে। তেওঁলোকে লগতে বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় লৈ মত বিনিময় কৰে।
আমি ভোট কিয় দিব লাগে? ভোট আমি দিব লাগে কারণ এয়া আমার অধিকার
ভোট আমি দিব লাগে কারণ আমাক লাগে আমার উন্নয়ন
ভোট আমি দিব লাগে কারণ গণতন্ত্র রক্ষা করার দায়িত্ব আমার
আমার তর্জনী আঙুলির শক্তির সঠিক ব্যবহার করা আমার প্রতিজন নাগরিকের দায়িত্ব ভোটাধিকার হৈছে আমার সংবিধানে আমাক প্রদান করা আটাইতকৈ শক্তিশালী অধিকার যি গণতন্ত্রক সুনিশ্চিত করে সেয়ে অহা 9 এপ্রিলত আপনার ভোটাধিকার সাব্যস্ত করবলে নাপাহরিব আপনার এপিক কার্ড বা ইয়ারে যিকোনো এখন পরিচয় পত্র আধার কার্ড এম জি এনরেগা জব কার্ড ব্যাংক ডাকঘরের ফটোযুক্ত পাসবুক আয়ুষ্মান ভারত হেলথ ইন্স্যুরেন্স স্মার্ট কার্ড ড্রাইভিং লাইসেন্স প্যান কার্ড এনপিআর স্মার্ট কার্ড ভারতীয় পাসপোর্ট ফটোযুক্ত পেনশন নথি সরকারি পিএসইউ বা পাবলিক লিমিটেড কোম্পানির কর্মচারীক দিয়া পরিচয় পত্র সাংসদ বিধায়ক বিধান পরিষদের সদস্যক প্রদান করা সরকারি পরিচয় পত্র ইউনিক ডিজেবিলিটি আইডি কার্ড লগত লৈ আপনার ভোট কেন্দ্রত ভোটদান করক আর অসম বিধানসভা নির্বাচন 2026ত অংশ লোক
শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ ট্ৰংলাউবি গাঁৱৰ এটা পৰিয়ালৰ বাসগৃহত অচিনাক্ত দুৰ্বৃত্তই বোমাৰে কৰা আক্ৰমণত দুটি শিশুৱে প্ৰাণ হেৰুওৱাৰ পাছতে ৰাজ্যখনত প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি হৈ পৰিছে। যোৱা নিশা সংঘটিত এই ঘটনাত দুটি শিশুৰ মৃত্যু হোৱাৰ লগতে মাতৃগৰাকী গুৰুতৰভাৱে আহত হৈ ইম্ফলৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা বোমা উদ্ধাৰ কৰি নিষ্ক্ৰিয় কৰে। এই ঘটনাৰ পাছতে ৰাজ্যখনৰ 5খন উপত্যকা জিলা পশ্চিম ইম্ফল পূব ইম্ফল কাকচিং থৌবাল আৰু বিষ্ণুপুৰত বহু লোকে প্ৰতিবাদ কৰে। তেওঁলোকে চি আৰ পি এফৰ চাউনীলৈ গৈ সুৰক্ষা বিচাৰি ধ্বনি দিয়ে। সুৰক্ষা বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ লগতে শূন্যলৈ গুলীচালনা কৰাত কেইবাগৰাকীও প্ৰতিবাদকাৰী আহত হয়। ইয়াৰ পাছতে একাংশ প্ৰতিবাদকাৰীয়ে ৰাজ্যখনৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথসমূহ অৱৰোধ কৰে। ৰাজ্যৰ গৃহ বিভাগে মণিপুৰত মোবাইল ডাটা আৰু ইণ্টাৰনেট সেৱা 3 দিনৰ বাবে বন্ধ ঘোষণা কৰিছে। ইপিনে স্পাইচজেট এয়াৰলাইনছে আজিৰে পৰা 14 এপ্ৰিল পৰ্যন্ত মণিপুৰলৈ অহা যোৱা কৰা বিমানসমূহৰ যাত্ৰা বাতিল কৰিছে। আজি বিশ্ব স্বাস্থ্য দিৱস। প্ৰতি বছৰে 7 এপ্ৰিলৰ দিনটো এই দিৱস পালন কৰা হয়। এই বছৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে টুগেডাৰ ফৰ হেল্থ ষ্টেণ্ড উইথ ছায়েন্স। বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই দেশৰ সকলো চিকিৎসক নাৰ্ছ আৰু স্বাস্থ্য ক্ষেত্ৰৰ কৰ্মীসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে। এইসকলৰ নিষ্ঠাই দেশৰ স্বাস্থ্যসেৱা খণ্ড শক্তিশালী কৰি ৰাখে বুলি মত প্ৰকাশ কৰি সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীনাড্ডাই লগতে কয় যে আজিৰ এই দিনটোৱে নাগৰিকসকলক তেওঁলোকৰ স্বাস্থ্যৰ অধিক যতন লোৱাৰ লগতে সমতাপূৰ্ণ জীৱন যাত্ৰাৰ প্ৰয়োজনৰ বিষয়ে সোঁৱৰাই দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশজুৰি ৰূপায়িত আয়ুষ্মান ভাৰত আৰু প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধি পৰিযোজনাৰ লেখীয়া আঁচনিসমূহে মানসম্পন্ন চিকিৎসা ব্যৱস্থাৰ অধীনৰ প্ৰতিগৰাকী নাগৰিকক সামৰি লোৱাৰ লগতে এনে চিকিৎসক ব্যৱস্থাক সুলভ তথা ব্যয়সাধ্য কৰি তুলি স্বাস্থ্যসেৱাক অধিক শক্তিশালী কৰি তোলাটো সম্ভৱপৰ হৈ উঠিছে বুলি তেওঁ মত প্ৰকাশ কৰে। এখন স্বাস্থ্যৱান তথা শক্তিশালী ভাৰতবৰ্ষ গঢ়ি তোলাৰ হকে একেলগে কাম কৰিবলৈও দেশৰ নাগৰিকসকলক তেওঁ আহ্বান জনায়। ভিয়েটনামৰ কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক টো লাম 5 বছৰীয়া কাৰ্যকালৰ বাবে ৰাষ্ট্ৰপতি হিচাপে দেশখনৰ সংসদে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰিছে। সূত্ৰই প্ৰকাশ কৰা মতে দেশখনৰ সংসদ নেশ্যনেল এছেম্বলিৰ অধিৱেশনত উপস্থিত থকা 495 গৰাকী প্ৰতিনিধিয়ে কমিউনিষ্ট পাৰ্টিৰ মনোনয়নৰ প্ৰতি সমৰ্থন আগবঢ়ায়। 5গৰাকী প্ৰতিনিধি অনুপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিয়েটনামৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত টো লামক অভিনন্দন জনাইছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত দেশখনৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা টো লামৰ নেতৃত্বত দেশখনৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব বুলি তেওঁ আশা প্ৰকাশ কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীৰ বৰ্ষাপাৰাত হ'বলগীয়া ৰাজস্থান ৰয়েলছ আৰু মুম্বাই ইণ্ডিয়ানছৰ হ'বলগীয়া খেলখনত বৰষুণৰ বাবে কিছু বিলম্ব ঘটিছে। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হোৱাৰ কথা আছিল যদিও এতিয়ালৈকে টচ হোৱা নাই। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশত পেট্ৰল ডিজেল ৰন্ধন গেছ আৰু পি এন জিৰ যোগান স্বাভাৱিক হৈ আছে বুলি প্ৰকাশ কৰিছে। অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি বিয়লি 5 বজাত সামৰণি পৰে। শ্ৰীলংকাৰ বিভিন্ন কাৰাগাৰৰ পৰা মুকলি হোৱা 30গৰাকী ভাৰতীয় মাছমৰীয়া আজি বিমানেৰে চেন্নাইত উপস্থিত হয়। মণিপুৰৰ গৃহ বিভাগে ৰাজ্যখনত মোবাইল ডাটা আৰু ইণ্টাৰনেট সেৱা 3 দিনৰ বাবে বন্ধ ঘোষণা কৰিছে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীৰ বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছ আৰু মুম্বাই ইণ্ডিয়ানছৰ হ'বলগীয়া খেলখনত বৰষুণৰ বাবে কিছু বিলম্ব ঘটিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।